যাত্ৰা পুস্তক 27 অধ্যায় যজ্ঞবেদী আৰু চোতালৰ বিষয়ে আদেশ। তুমি যজ্ঞবেদীটো চিটিম কাঠেৰে সাজিবা। সেই বেদী দীঘলে 5 হাত, বহলে 5 হাত হ'ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ'ব লাগিব আৰু ওখই 3 হাত হ'ব লাগিব। তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিংকেইটা যজ্ঞবেদীৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব আৰু তাত পিতলৰ পতা মাৰিব লাগিব। তুমি যজ্ঞবেদীৰ সকলো সামগ্ৰী তৈয়াৰ কৰিবা। ছাই পেলোৱা পাত্ৰ, হেতা, চৰিয়া, মাংস খোজ যাঠি আৰু জুই ধৰা পাত্ৰ, এই সকলো সঁজুলি পিতলেৰে গঢ়াবা। যজ্ঞবেদীৰ বাবে পিতলৰ এটা জালি গঢ়াবা আৰু সেই জালিৰ চাৰিওটা চুকত পিতলৰ 4টা চক্ৰ লগাবা। তুমি সেই জালি যজ্ঞবেদীৰ ভিতৰৰ স্তৰত লগাবা। সেই জালি বেদীৰ তলৰ 1/2 ভাগলৈকে পাব। বেদীৰ বাবে চিটিম কাঠৰ কান্ধ মাৰি সাজিবা আৰু তাত পিতলৰ পতা মাৰিবা। কান্ধ মাৰি কেইডাল চক্ৰৰ ভিতৰত সুমুৱাই ৰাখিবা আৰু যজ্ঞবেদী কঢ়িয়াবলৈ কান্ধ মাৰিবোৰ বেদীৰ 2 কাষে ৰাখিব লাগিব। তুমি সেই যজ্ঞবেদীত তক্তাৰে ফুপুলা কৰি সাজিবা। পৰ্বতত তোমাক যিদৰে দেখুওৱা হৈছিল সেইদৰে তৈয়াৰ কৰিবা। তুমি আৱাসৰ বাবে চোতাল প্ৰস্তুত কৰিব লাগিব। চোতালৰ দক্ষিণফালে মিহি হন সূতাৰ 1.5 হাত দীঘল কাপোৰ ওলমাবা। সেই কাপোৰ ওলমাবলৈ 20টা খুঁটা আৰু সেইবোৰৰ বাবে পিতলৰ 20টা চুঙি, সূতাবোৰৰ হাঁকোটা আৰু মাৰিকেইডাল ৰূপৰ হ'ব লাগিব। সেইদৰে উত্তৰফালে 1.5 হাত দীঘল কাপোৰ 20টা খুঁটাৰ সৈতে থাকিব। সেই খুঁটাবোৰত 20টা পিতলৰ চুঙি আৰু হাঁকোটা লগা থাকিব আৰু মাৰিকেইডাল ৰূপৰ হ'ব লাগিব। সেই চোতালৰ পশ্চিমফালে 50 হাত দীঘল পৰ্দা থাকিব। তাত 10টা খুঁটা আৰু 10টা চুঙি থাকিব। পূব দিশে চোতালখন 50 হাত দীঘল হ'ব লাগিব। প্ৰৱেশ দুৱাৰৰ এফালে ওলমাই থোৱা পৰ্দা 15 হাত দীঘল হ'ব লাগিব আৰু সেই পৰ্দাৰ বাবে 3টা চুঙিৰে সৈতে 3টা খুঁটা লাগিব। আন দিশে 15 হাত দীঘল কাপোৰ ওলমাব লাগিব। তাৰ বাবে 3টা চুঙি আৰু 3টা খুঁটা হ'ব। চোতালখনৰ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি হন সূতাৰে ফুল বচা 20 হাত দীঘল এখন পৰ্দা তৈয়াৰ কৰিব লাগিব। সেই পৰ্দাৰ 4টা খুঁটা আৰু সেই খুঁটাবোৰৰ বাবে 4টা চুঙি লাগিব। চোতালৰ সকলো খুঁটাবোৰত ৰূপৰ মাৰি, ৰূপৰ হাঁকোটা আৰু পিতলৰ চুঙি থাকিব লাগিব। চোতাল দীঘলে 1 হাত, পথালিয়ে 50 হাত আৰু ওখই 5 হাত। চোতালৰ চাৰিওফালে ওলমি থকাকৈ পকোৱা মিহি হন সূতাৰ পৰ্দা আৰু চুঙিবোৰ পিতলৰ হ'ব। আৱাসৰ কাৰ্যত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী, আৱাস আৰু চোতালৰ কাৰণে সকলো তম্বু খুঁটি পিতলৰ হ'ব লাগিব। সদায় প্ৰদীপ জ্বলাই পোহৰ কৰিবলৈ খান্দি উলিওৱা জিত গছৰ গুটি শুদ্ধ তেল তোমাৰ ওচৰলৈ আনিবলৈ তুমি ইজৰাইলী লোকসকলক আজ্ঞা দিবা। সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্যফলী নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত জিহুৱাৰ আগত গধূলি পৰা ৰাতিপুৱালৈকে প্ৰদীপ জ্বলি থাকিবৰ বাবে হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল'ব লাগিব। এয়ে ইজৰাইলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।